এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমাৰ আজি অন্ত পৰিছে। চি পি আইয়ে আজি শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে দাখিল কৰা মনোনয়ন প্ৰত্যাহাৰ কৰিছে। সমষ্টিটোৰ বাবে চি পি আইৰ হৈ মদন বৰুৱাই মনোনয়ন দাখিল কৰিছিল। বিয়লি এখন সংবাদমেলযোগে এই কথা প্ৰকাশ কৰি দলটোৱে শিৱসাগৰত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী অখিল গগৈলৈ সমৰ্থন আগবঢ়াব বুলি স্পষ্ট কৰিছে। ওদালগুৰি জিলাৰ চাৰিটা সমষ্টিত মুঠ 25 প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিৰ এজন আৰু নলবাৰী বিধানসভা সমষ্টিৰ এজন প্ৰাৰ্থীয়ে আজি মনোনয়ন প্ৰত্যাহাৰ কৰে। দৰং জিলাৰ তিনিটা সমষ্টিত 5 প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। তামোলপুৰ বিধানসভা সমষ্টিৰ এজন প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। শ্ৰীভূমি জিলাত আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা 8 প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰে। বজালী জিলাৰ ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিত 1 নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত সমষ্টিটোত এতিয়া মুঠ 5 প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হ'ব। চিৰাং জিলাত আজি 4 প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। মনোনয়ন প্ৰত্যাহাৰ কৰা আটাইকেইগৰাকী প্ৰাৰ্থী বিজনী বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আছিল বুলি আমাৰ সংবাদদাতাই জনাইছে। সমষ্টিটোত মুঠ 17 প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। নগাঁও জিলাৰ 7 বিধানসভা সমষ্টিৰ ভিতৰত ঢিং বিধানসভা সমষ্টিৰ 1 নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। কাছাৰ জিলাৰ উদাৰবন সমষ্টিতো 1 নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে। ৰাজ্যখনত আজিৰ দিনটোত 67 প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰে। ফলস্বৰূপে ৰাজ্যখনৰ মুঠ 126 বিধানসভা সমষ্টিত 722 প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। কামৰূপ মহানগৰ জিলাত পৰ্যাপ্ত পৰিমাণে পেট্ৰল আৰু ডিজেল মজুত আছে বুলি জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰকাশ কৰিছে। হেঙৰাবাৰীৰ জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত এখন জৰুৰী সংবাদমেলত আয়ুক্তগৰাকীয়ে ভৱিষ্যতেও জিলাখনত পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱাৰ সম্ভাৱনা নাই বুলি মন্তব্য কৰিছে। শ্ৰীপালে কয় যে ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ গুৱাহাটীৰ বেটকুচি টাৰ্মিনেলত 45 লিটাৰ পেট্ৰল আৰু 65 লিটাৰ ডিজেল মজুত আছে। একেদৰে এইচ পি চি এলৰ টাৰ্মিনেলতো 4 লিটাৰ পেট্ৰল আৰু 18 লিটাৰ ডিজেল মজুত আছে বুলি তেওঁ জানিবলৈ দিয়ে। তদুপৰি বি পি চি এলৰ নুমলীগড়ৰ টাৰ্মিনেলত 25 লিটাৰ পেট্ৰল আৰু 1.5 কোটিৰো অধিক লিটাৰ ডিজেল মজুত আছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই টাৰ্মিনেলসমূহৰ পৰা তেল ডিপুসমূহলৈ নিয়মীয়াকৈ পেট্ৰল আৰু ডিজেল যোগান ধৰা হৈছে। জিলা আয়ুক্তগৰাকীয়ে জনসাধাৰণক ভীতিগ্ৰস্ত নহবলৈ আহ্বান জনায়।
রিপোর্ট যেটু পাৰো ফিল ফাংশনেরির পৰা আৰু মই পার্সোনেলি ভিজিট কৰিও যেটু চালো এটু হয় কি কোনো পেট্রোল পাম্পত পেট্রোল বা ডিজেলৰ কোনো ধৰণৰ শর্টেজ নাই। সাফিসিয়েন্ট কোয়ান্টিটি অফ স্টক অফ বোথ পেট্রোল এন্ড ডিজেল আর এভেইলেবল ইন কামরূপ মেট্রো ডিস্ট্রিক্ট। কিন্তু আমি যোৱা কাইলেও দেখিলো, যোৱা কাইলে ৰাতি মই পার্সোনেলি দেখিলো, আজিও গুৱাহাটীৰ বহুত পেট্রোল পাম্পত আমি দেখি আছো কি মানুহৰ লাইন হৈছে, গাড়ী বহুত বাঢ়ি আছে। তাৰ মানে এটো এটা ইন্ডিকেশন এটো কি মানুহৰ পেনিক বাইং হৈ আছে। প্ৰথমত মই এনশিয়ৰ কৰিছো কি কোনো ধৰণৰ শৰ্টেজ কামৰূপ মেট্ৰ' জিলাখনত বা গুৱাহাটী চিটিত এতিয়া নাই আৰু আমি আহিবলগীয়া নিয়াৰ ফিউচাৰত দেখাও নাই।
ইপিনে ৰাজ্যত পৰ্যাপ্ত পৰিমাণে পেট্ৰল আৰু ডিজেল মজুত আছে বুলি মুখ্য সচিব ডঃ ৰবি কোটাই সামাজিক মাধ্যমযোগে সদৰি কৰিছে। তেওঁ কয় যে ৰাজ্যৰ 4 শোধনাগাৰ ক্ৰমে নুমলীগড়, নুনমাটি, ডিগবৈ আৰু বঙাইগাঁৱত স্থানীয় চাহিদাতকৈ যথেষ্ট বেছি ইন্ধন উৎপাদন হয়। শোধনাগাৰসমূহৰ পৰা খুচুৰা বিপণীসমূহলৈ ইন্ধনৰ সৰবৰাহকে ধৰি যোগান শৃংখলাত কোনো ধৰণৰ বাধা সৃষ্টি হোৱা নাই বুলি মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক ভীতিগ্ৰস্ত হৈ অযথা পেট্ৰল ডিজেল ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। অযথা পেট্ৰল ডিজেল ক্ৰয় কৰাৰ ফলত স্বাভাৱিকতকৈ চাহিদা বৃদ্ধি পোৱাৰ বাবে একাংশ বিপণীত কৃত্ৰিম আৰু অস্থায়ী নাটনিৰ সৃষ্টি হ'ব পাৰে বুলিও তেওঁ সকীয়াই দিয়ে। কাছাৰ আৰক্ষীয়ে আজি শিলচৰত অভিযান চলাই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এজন নাইজেৰিয়াৰ নাগৰিকসহ 5 লোকক গ্ৰেপ্তাৰ কৰে। কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত পালে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে নাইজেৰিয়াৰ লোকজনে এহাল দম্পতী, মিজোৰামৰ এগৰাকী মহিলাসহ এজন স্থানীয় অটোচালক সৈতে যাত্ৰা কৰিছিল। প্ৰাথমিক জেৰাৰ অন্তত আৰক্ষীয়ে আটাইকেইজনক গ্ৰেপ্তাৰ কৰে। নাইজেৰিয়াৰ নাগৰিকজনৰ ওচৰত ভাৰতত প্ৰৱেশৰ কোনো নথি পত্ৰ নাছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আটাইকেইজন লোককে সম্প্ৰতি জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু চোৰাং চোৱা সংস্থাই জেৰা অব্যাহত ৰাখিছে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05